গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ। আজি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দেশবাসীক শুভেচ্ছা। জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাৰ অগ্ৰিম জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নাকচ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাৰ মন আকৰ্ষণৰ চেষ্টা চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমদমত এখন ৰাজহুৱা সভাত অংশ লৈছে। তেওঁ লগতে বাৰুইপুৰত এটা ৰেলীত ভাগ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি বিয়লি হিংগলগঞ্জ আৰু কোননগৰত প্ৰচাৰ চলাব। তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভৱানীপুৰত প্ৰচাৰ চলোৱাৰ লগতে দলৰ সাধাৰণ সচিব অভিষেক বেনাৰ্জীয়ে হাওৰা আৰু দক্ষিণ চৌবিশ পৰগণাত কেইবাখনো নিৰ্বাচনী সভা তথা ৰোড শ্বত অংশগ্ৰহণ কৰিব। বিজেপিৰ তাৰকা প্ৰচাৰক তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি উলুবেৰীয়া দক্ষিণ, হৰিণঘাটা, বনগা আৰু কমাৰহাটীত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি অভিলেখ ভোটদান হয়। এই পৰ্যায়ত 92.88% ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। ইপিনে তামিলনাডুত কালি এটা পৰ্যায়ত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত 85.15% ভোটদান হয়। আজি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস। সমগ্ৰ দেশৰ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহক সাংবিধানিক মৰ্যাদা আৰু আইনী স্বীকৃতি প্ৰদান কৰা ঐতিহাসিক 73 সংখ্যক সংবিধান সংশোধনী আইন কাৰ্যকৰী হোৱাৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিভিন্নজনে এই দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জনাইছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস পালন কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তা পাঠ কৰা হ'ব বুলি মন্ত্ৰালয়ে জনাইছে। মন্ত্ৰালয়ে লগতে প্ৰধানমন্ত্ৰীৰ বাৰ্তা সমগ্ৰ দেশৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহৰ নিৰ্বাচিত প্ৰতিনিধি আৰু বিষয়ববীয়াসকলৰ মাজত প্ৰচাৰ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অনুষ্ঠান পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰফেচাৰ এছ সিং বাঘেল, মন্ত্ৰালয়ৰ সচিব আৰু অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। অনুষ্ঠানত পঞ্চায়ত অগ্ৰগতি সূচ্যাংক আৰু মেৰী পঞ্চায়ত মেৰী ধৰোহৰ বিষয়ক 3খন গ্ৰন্থ উন্মোচন কৰা হ'ব। জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা অগ্ৰিম জামিন আবেদন আজি আদালতে নাকচ কৰে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে কংগ্ৰেছ নেতাগৰাকীক অগ্ৰিম জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। উল্লেখযোগ্য যে যোৱা 21 এপ্ৰিলত অনুষ্ঠিত শুনানিত পৱন খেৰাৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভি আৰু কমল নয়ন চৌধুৰীয়ে যুক্তি প্ৰদৰ্শন কৰিছিল। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই পৱন খেৰাৰ অগ্ৰিম জামিনৰ বিৰোধিতা কৰি যুক্তি দৰ্শাইছিল। আদালতে সকলো যুক্তি শুনাৰ পাছত পৱন খেৰাৰ অগ্ৰিম জামিনৰ ৰায় সংৰক্ষিত ৰাখিছিল। নগাঁও জিলা ছেচন ন্যায়াধীশৰ আদালতে আজি অভিনীল হত্যাকাণ্ডত দোষী সাব্যস্ত 20 জন অভিযুক্তৰ শাস্তি ঘোষণা কৰিব। 2018 চনৰ 8 জুনত কাৰ্বি আংলঙৰ ডকমকাত শিশু অপহৰণকাৰীৰ সন্দেহত নীলোৎপল দাস আৰু অভিজিত নাথ নামৰ যুৱক দুজনক নৃশংসভাৱে হত্যা কৰাৰ পাছত 7 বছৰৰো অধিক কাল চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে যোৱা 20 এপ্ৰিলত এই গোচৰৰ ৰায়দান কৰি 20 জনক দোষী সাব্যস্ত কৰাৰ বিপৰীতে 25 জনক দোষমুক্ত ঘোষণা কৰে। এই হত্যাকাণ্ডৰ সৈতে মুঠ 48 জন অভিযুক্তৰ নাম সাঙুৰ খাইছিল যদিও 3 জনক আদালতে প্ৰাপ্তবয়স্ক নোহোৱা বুলি ঘোষণা কৰিছিল। ইয়াৰ পাছত 45 জন অভিযুক্তৰ বিৰুদ্ধে নগাঁও জিলা শীৰ্ষ ন্যায়াধীশৰ আদালতত গোচৰ চলে। আদালতে এই গোচৰৰ শুনানি প্ৰক্ৰিয়াত 71 জন লোকৰ সাক্ষ্য গ্ৰহণ কৰে। নগাঁৱৰ মৰিকলঙত আজি পুৱতি নিশা ডকাইতিৰ কাণ্ড সংঘটিত হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে মৰিকলঙৰ এগৰাকী চিকিৎসকৰ ঘৰত নিশা 7-8 জনীয়া এটা দলে ডকাইতি কাণ্ড সংঘটিত কৰাৰ লগতে চিকিৎসকগৰাকী আৰু তেওঁৰ পন্নীক লুৰ ৰডেৰে আক্ৰমণ কৰে। ওচৰ চুবুৰীয়া ঘটনাৰ খবৰ পোৱাৰ মাত্ৰেই তেওঁলোকৰ ঘৰলৈ আহি আহত চিকিৎসক আৰু তেওঁৰ পন্নীক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও দুয়োগৰাকীকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ খবৰ পাই নগাঁও আৰক্ষী আৰু ফৰেনচিকৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল অহা 28 এপ্ৰিলত ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। যোৱা 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত এইবাৰ 3,30,744 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে কলা শাখাত 2,47,865 গৰাকী, বিজ্ঞান শাখাত 61,568 গৰাকী আৰু বাণিজ্য শাখাত 19,800 গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ডিব্ৰুগড়ৰ মদাৰখাটৰ ডঙৰপথাৰ গাঁৱৰ জনক বৰুৱা নামৰ এজন যুৱক যোৱা 20 এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ সূত্ৰই জনোৱা মতে এটা মাইক্ৰ' ফাইনেন্স কোম্পানীত কৰ্মৰত যুৱকজন ডিব্ৰুগড়ৰ কৰ্মস্থলীৰ পৰা চাবুৱালৈ গৈ থকা সময়ত নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে ইতিমধ্যে ঘূৰামৰা উপআৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সুংসূত্ৰ লাভ কৰা নাই বুলি জানিব পৰা গৈছে। সাংস্কৃতিক মহাসভা অসমৰ ষষ্ঠ পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখন কাইলৈ আৰু পৰহিলৈ দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। ডিব্ৰুগড় চৰকাৰী পেঞ্চনাৰ ভৱন আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত হ'বলগীয়া এই সভাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক বিষয়ববী আৰু সদস্য উপস্থিত থাকিব। উল্লেখযোগ্য যে ৰাজ্যৰ থলুৱা কলা সংস্কৃতিৰ সৰ্বাংগীন উন্নয়নৰ লগতে অসমৰ থলুৱা লোকসকলৰ মাজত সমন্বয়ৰ সেতু গঢ়িবলৈ এখন সমূহীয়া সাংস্কৃতিক মঞ্চ স্থাপনৰ বাবে গঢ় লৈ উঠা সাংস্কৃতিক মহাসভাৰ এই কাৰ্যনিৰ্বাহক সভাত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। ডিমা হাছাও আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই কালি হাৰাংগাজাওৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনৰ পৰা বুজন পৰিমাণৰ কফ চিৰাপ জব্দ কৰে। আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত গুৱাহাটীৰ পৰা আগৰতলা অভিমুখে গৈ থকা এখন 4-চকীয়া বাহনত তালাচী চলাই 1,300ৰো অধিক কোডেইন ফছফেট থকা কফ চিৰাপ জব্দ কৰে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে দুজন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 শিক্ষাৰ্থীৰ জীৱনত সহ পাঠ্যক্ৰমৰ গুৰুত্ব শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব জ্যেষ্ঠ শিক্ষক, অভিনেতা, নাট্যকাৰ তথা পৰিচালক অসীম কৃষ্ণ বৰুৱাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত কৰতিপাৰ গাঁও পঞ্চায়ত আৰু চিলাকলা গাঁও পঞ্চায়তত কালি জৈৱিক আৰু সেউজ সাৰৰ প্ৰয়োগ সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। সভাত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে কৃষক ৰাইজক জৈৱিক আৰু সেউজ সাৰৰ উপকাৰিতা তথা প্ৰয়োগৰ নিয়মাৱলীৰ বিষয়ে অৱগত কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 103 ৰাণত পৰাস্ত কৰে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ। আজি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দেশবাসীক শুভেচ্ছা। জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাৰ অগ্ৰিম জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নাকচ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।